যিচয়া চল্লিশ অধ্যায়। যিহুৱাৰ পৰিত্ৰাণৰ প্ৰতিজ্ঞা। তেওঁলোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ সান্তনা হওক। জেৰুচালেমক নম্ৰতাৰে কোৱা আৰু তেওঁলৈ ঘোষণা কৰা যে তেওঁৰ সংগ্ৰাম শেষ হ'ল, তেওঁ অপৰাধ ক্ষমা কৰা হ'ল। তেওঁৰ সকলো পাপৰ সলনি যিহুৱাৰ হাতৰ পৰা তেওঁ দুগুণ মংগল পালে। এটা মাতে চিঞৰিছে, মৰুপ্ৰান্তত জিহুৱাৰ পথ যুগুত কৰা। আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা। প্ৰত্যেক উপত্যকা ওখ কৰা হ'ব আৰু প্ৰত্যেক পৰ্বত আৰু পাহাৰ সমান কৰা হ'ব। অসমতল ঠাই সমান কৰা হ'ব, খলা বমা মাটি সমান কৰা হ'ব, আৰু জিহুৱাৰ মহিমা প্ৰকাশ কৰা হ'ব, আৰু সকলো মৈত্যেই একে সময়তে তাক দেখিব, কাৰণ জিহুৱাই নিজৰ মুখেৰে ইয়াকে ক'লে। এজনে কৈছে, কান্দা। আন এজনে উত্তৰ দিছে, মই কিয় কান্দিম? সকলো মাংসই তীৰ্ণ হয় আৰু তেওঁৰ সকলো বিশ্বাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে। যেতিয়া জিহুৱাৰ পশ্বাস বায়ু তাৰ ওপৰত বলায়, তেতিয়া ঘাঁহ শুকাই যায়, ফুল জয় পৰে আৰু লোকসকল নিশ্চয় ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্তকাললৈকে থাকে। সেই চিউনৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰোতা লোক ওখ পৰ্বতলৈ উঠি যোৱা, জেৰুচালেমলৈ শুভবাৰ্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা, চিঞৰি কান্দা, ভয় নকৰিবা। যিহুদাৰ নগৰবোৰক কোৱা, এইয়া তোমালোকৰ ঈশ্বৰ। চোৱা, প্ৰভু যিহুৱা জয়যুক্ত বীৰস্বৰূপে আহিছে আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা, তেওঁ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁ প্ৰতিদান তেওঁৰ আগে আগে যায়। তেওঁ মেৰ চাগ ৰখিয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ চাগ পোৱালিক গোটাব আৰু সিহঁতক হৃদয়ৰ কাষ চপাই কঁহিয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্ৰতিপালন কৰি চলাই নিব। কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল আৰু কোনে আকাশমণ্ডল জুখিছিল, কোনে পৃথিৱীৰ সমুদায় ধূলি দোনত ভৰাই জুখিছিল, কোনে পৰ্বতবোৰক পাল্লাত বা পাহাৰবোৰক তোলাচনীত জুখিছিল, কোনে জিহুৱাৰ আত্মা তত নিৰূপণ কৰিছিল বা কোনে তেওঁ পৰামৰ্শৰ দাতা হৈ তেওঁক শিক্ষা দিছিল, তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল, কোনে তেওঁক ন্যায় কাৰ্য কৰিবলৈ শিকাইছিল আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল। চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তোলাচনীত লাগি থকা ধূলিৰ কণিকাৰ দৰে গণিত হয়। চোৱা, তেওঁ অতি ক্ষুদ্ৰ বস্তুৰ দৰে দ্বীপবোৰক তোলে। ইন্ধনৰ বাবে লিবানুন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়। তেওঁৰ দৃষ্টিৰ সকলো দেশবাসী অপৰ্যাপ্ত, তেওঁ আগত তেওঁলোক একোৰেই নহয় দৰে গণিত হয়। তেন্তে তোমালোকে কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা বা তেওঁৰ লগত কোন মূৰ্তিৰ উপমা দিবা? এটা কটা মূৰ্তি এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে, সোণাৰীয়ে তাৰ ওপৰত সোণৰ পটা মাৰে আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে। মানুহে উপহাৰ দিবলৈ নপচা কাঠ বাছি লৈ পৰিব নোৱাৰা প্ৰতিমা নিজৰ বাবে যুগুত কৰিবলৈ নিপুণ শিল্পকাৰ বিচাৰে। তোমালোকে নাজানানে, তোমালোকে শুনা নাইনে, আদিৰে পৰা তোমালোকক সম্বাদ দিয়া নাইনে, পৃথিৱীৰ মূল স্থাপন কৰাৰ পৰা তোমালোকে বুজা নাইনে? যিজনা পৃথিৱীৰ আকাশমণ্ডলৰ ওপৰত বহি আছে আৰু তেওঁৰ আগত তাৰ নিবাসীসকল হৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশমণ্ডল বিস্তাৰ কৰে আৰু বাস কৰা তম্বুৰ দৰে তাক প্ৰহাৰী কৰে। তেওঁ শাসনকৰ্তাসকলক নথকাৰ দৰে লুপ্ত কৰে, আৰু পৃথিৱীৰ শাসনকৰ্তাসকলক অৰ্থহীনৰ দৰে কৰে। চোৱা, তেওঁলোকে কেৱল ৰুৱে আৰু বয়, এনেকি তেওঁলোকৰ মুহায়ো মাটিত কেৱল শিপা ধৰিছে। তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায় আৰু তেওঁলোকক বা মৰলি বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে। পবিত্ৰজনাই কৈছে, তেনেহ'লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ্য হ'ম? আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে। সেইজনাৰ অধিক সামৰ্থ্য আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে। মোৰ পথ জিহুৱাৰ পৰা গুপ্ত হৈ আছে আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে। হে জাকুব আৰু হে ইজৰাইল, তুমি কিয় এনে কথা কৈছা? তুমি জনা নাইনে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্তা। তেওঁ ক্লান্ত নহয় আৰু ভাগৰ নাপায় আৰু তেওঁ বুদ্ধি অগম্য। তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে আৰু দুৰ্বল হোৱা লোকক অধিক বল দান কৰে। এনেকি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায় আৰু যুৱকসকলে উজুতি খাই পৰে। কিন্তু যিসকলে জিহুৱালৈ অপেক্ষা কৰে তেওঁলোকে নতুন বল পাব। তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব। তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ'ব। তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।